কণ্ঠৰীতি গীত গীতটিৰ বাবে আমালৈ অনুৰোধ কৰিছে
আকাশবাণী গুৱাহাটী। দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিশেষ তদন্তকাৰী দল SIT-য়ে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ কৰিছে বুলি প্ৰকাশ কৰিছে। সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰি ডঃ শৰ্মাই কয় যে অতি শীঘ্ৰেই অভিযোগনামা আদালতত দাখিল কৰা হ'ব। SIT-য়ে বৰ্তমানলৈকে 75 ব্যক্তিৰ জবানবন্দী গ্ৰহণ কৰা বুলি তেওঁ প্ৰকাশ কৰে। ইপিনে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, অমৃতপ্ৰভা মহন্ত, শেখৰজ্যোতি গোস্বামী, দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য কালি পুনৰ 14 ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। বিশিষ্ট সাহিত্যিক ডঃ ৰীতা চৌধুৰীয়েও কালি জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত চলি থকা তদন্ত প্ৰক্ৰিয়াত সহযোগিতা আগবঢ়াই গুৱাহাটীৰ উলুবাৰীৰ CID কাৰ্যালয়ত উপস্থিত হৈ SIT-ৰ ওচৰত সাক্ষ্য প্ৰদান কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত চলি থকা গোচৰত কালি চাংচাৰী আঞ্চলিক ৰঙালী বিহুৰ বিষয়ববীয়াসকলেও বিশেষ তদন্তকাৰী গোটৰ ওচৰত সাক্ষ্য প্ৰদান কৰে। একেদৰে বাদ্যযন্ত্ৰী ছবিন দাসেও কালি SIT-ৰ ওচৰত ভাষ্য প্ৰদান কৰে। নিশা জুবিন ক্ষেত্ৰত গৰিমা শইকীয়া গাৰ্গ উপস্থিত হৈ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে পৰহিলৈ মুক্তি পাবলগীয়া জুবিন গাৰ্গৰ বহু প্ৰত্যাশিত ছবি ৰৈ ৰৈ বিনালে সন্দৰ্ভতো মন্তব্য কৰে। তেওঁ উল্লেখ কৰে যে ৰৈ ৰৈ বিনালে ছবিখন জুবিন গাৰ্গৰ নহয়, বৰং এয়া অসমবাসীৰ সপোন। জুবিন গাৰ্গৰ সপোনক বাস্তৱায়িত কৰিবলৈ আমি সকলোৱে চেষ্টা কৰিছো বুলিও তেওঁ উল্লেখ কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰী শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ পালন কৰাৰ উদ্দেশ্যে আখৰা পূৰ্ণগতিত চলি আছে। হোজাই জিলাৰ বামুণগাঁৱতো পৰম্পৰা ৰক্ষা কৰি দুদিনীয়া কাৰ্যসূচীৰে ৰাস মহোৎসৱ অনুষ্ঠিত হ'ব। লংকাৰ বামুণগাঁও, পিপলপুখুৰী আৰু জুঠাংবস্তি আঞ্চলিক ৰাস উদযাপন সমিতিৰ উদ্যোগত অহা 5 আৰু 6 নৱেম্বৰত ৰাস মহোৎসৱ অনুষ্ঠিত হ'ব। প্ৰথম দিনা জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদনেৰে অনুষ্ঠান মুকলি কৰাৰ পাছত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ কেলিগোপাল নাট অনুষ্ঠিত হ'ব। দ্বিতীয় দিনা স্থানীয় শিল্পীসকলে ভাওনা প্ৰদৰ্শন কৰিব। ভাৰতীয় ৰেলৱে উৎসৱৰ বতৰত যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশতে 12,011 নতুন ৰেলৰ চলাচল কৰাইছে। ইয়াৰ অংশ হিচাপে উত্তৰ পূব সীমান্ত ৰেলৱে 48 বিশেষ ৰেলৰ চলাচল কৰাইছে। এই ৰেলগাড়ীকেইখনে ডিচেম্বৰলৈকে 620 যাত্ৰা সম্পন্ন কৰিব। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই জানিবলৈ দিছে যে আজিৰে পৰা আৰু 7 যাত্ৰাপথত ৰেলৰ চলাচল কৰোৱা হ'ব। ইয়াৰ ভিতৰত ডিব্ৰুগড়ৰ পৰা গৌৰৱপুৰলৈকে সাপ্তাহিক এখন বিশেষ ৰেল চলোৱা হ'ব। এই ৰেলখনে ডিব্ৰুগড়ৰ পৰা পুৱা 9:10 যাত্ৰা আৰম্ভ কৰিব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলত অহা 2 নৱেম্বৰৰ পৰা পৰ্যটকসকলে জীপ আৰু হাতী ছাফাৰী কৰিব পাৰিব। ইয়াৰ বাবে বনাঞ্চলখনৰ মূল প্ৰৱেশদ্বাৰ ৰং তুলিকাৰে সজাই পৰাই তোলা হৈছে। আৰ্ট ফৰ নেচাৰ নামৰ সংস্থাৰ শিল্পীসকলে উদ্যানখনৰ প্ৰতিটো বন্য জীৱ ছবিৰে প্ৰৱেশদ্বাৰখন সজাই তুলিছে। চালে চকুৰোৱা এই ছবিসমূহে পৰ্যটকসকলক আকৰ্ষণ কৰিব। দৰং ওদালগুৰি সমষ্টিৰ সাংসদ তথা বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই আজি পুৱতি নিশা 3 বজাত নিউয়ৰ্কস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত সাধাৰণ সভাত ম্যানমাৰত মানৱ অধিকাৰ শীৰ্ষক বিষয়ক ভাৰতৰ নীতি আৰু স্থিতি সন্দৰ্ভত ভাৰতৰ হৈ বক্তব্য প্ৰদান কৰে। বিশ্বৰ বিভিন্ন দেশৰ প্ৰতিনিধিয়ে সভাত অংশগ্ৰহণ কৰি নিজ নিজ দেশৰ হৈ বক্তব্য ৰাখে। ভূমিকম্প আৰু অগ্নিকাণ্ডৰ দৰে দুৰ্যোগৰ সময়ত নিজৰ লগতে আনকো সুৰক্ষিত কৰিবলৈ ৰাজ্যৰ 1,936 বিদ্যালয়ৰ 7 লাখৰো অধিক ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত গ্ৰেট আছাম স্কুল শ্বেকআউট 2025 কাৰ্যসূচী আজি ধেমাজি জিলাতো ৰূপায়ণ কৰা হৈছে। ইয়াৰ অংশ হিচাপে জিলাখনৰ মুঠ 22 বিদ্যালয়ত আজি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জিলা পৰ্যায়ত ভূমিকম্প আৰু অগ্নি নিৰ্বাপক বাহিনীৰ জৰুৰীকালীন অনুশীলন অনুষ্ঠিত কৰে। এই কাৰ্যসূচীত জিলাখনৰ অতিৰিক্ত আয়ুক্ত কুলদীপ হাজৰিকাৰ লগতে জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিষয়া কৰ্মচাৰী, অগ্নি নিৰ্বাপক বাহিনী আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ কৰ্মীসকল উপস্থিত থাকে। গোৱালপাৰা জিলাৰ মাটিয়া থানাৰ অন্তৰ্গত গাৰুমাৰীত যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছসহ 2 সৰবৰাহকাৰীক আটক কৰে। মাটিয়া আৰক্ষী থানাৰ আৰক্ষীয়ে চলোৱা অভিযানত 45 কণ্টেইনাৰ ভৰ্তি ড্ৰাগছ উদ্ধাৰ কৰা হয়। আটক কৰা লোক দুজন বৰপেটা জিলাৰ বুলি জানিব পৰা গৈছে। ঢকুৱাখানা সমজিলাৰ সুলভ মূল্যৰ ব্যৱসায়ীসকলৰ এখন বৈঠক কালি অনুষ্ঠিত হয়। বৈঠকত ব্যৱসায় পৰিচালনা কৰোতে সন্মুখীন হোৱা বিভিন্ন সমস্যা সম্পৰ্কে আলোচনা কৰাৰ লগতে অহা 1-10 নৱেম্বৰলৈ পালন কৰিবলগীয়া অন্ন সেৱা দিন আৰু ৰাজ্য চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনৰ নতুন আঁচনি ৰূপায়ণ আদি সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:10